গীতমালা ছয় অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে ছমিনিত সুৰত তাৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত। হে জিহুৱা, তুমি খঙত মোক ধমকি নিদিবা, তোমাৰ ক্ৰোধত মোক শাসন নকৰিবা। হে জিহুৱা, মোক কৃপা কৰা, কিয়নো মই দুৰ্বল। হে জিহুৱা, মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে, মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে। হে জিহুৱা, এইদৰে কিমান কাললৈ হৈ থাকিব? হে জিহুৱা, মোলৈ ঘূৰি চোৱা, মোৰ প্ৰাণ ৰক্ষা কৰা, তোমাৰ অসীম প্ৰেমেৰে মোক উদ্ধাৰ কৰা। মৃত্যু হলে তোমাক সোঁৱৰণ কৰা নহয়, চিউলত কোনে তোমাৰ প্ৰশংসা কৰিব? মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো, গোটেই নিশা কান্দি কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াওঁ, মোৰ বিছনা তিতি যায়। দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে, শত্ৰুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে। সেই দুষ্ট কাৰ্য কৰা লোকবিলাক, তোমালোকে সকলোৰেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা, কিয়নো জিহুৱাই মোৰ কণ্ডন শুনিছে, জিহুৱাই মোৰ নিবেদন শুনিছে, তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে। মোৰ সকলো শত্ৰুবোৰ লজ্জিত হ'ব আৰু ভয়তে ব্যাকুল হ'ব, সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।